Iya, agak banyak. বাতৰি কৰিছো তানিকা ভেদাকে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ যোধপুৰ আৰু মধ্যপ্ৰদেশৰ জবলপুৰত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামানো আধাৰশিলা স্থাপন কৰিব ছিকিমত হোৱা ডাঙৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ ভালেমান ঠাই আজি নিশ্চয় পুৱাতে বানৰ কবলত পৰিছে কেইগৰাকী সেনা জোৱান সন্মুখীন হোৱা বুলি বাতৰি প্ৰকাশ পাইছে এছিয়ান গেমছে মহিলাৰ বক্সিঙৰ পৰ্ষদৰ কেজি শাখাত অসমৰ লাভলীনা বৰগোহাঁই ৰূপৰ পদক অৰ্জন কৰিছে আৰু এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে 16টা সোণ 27টা ৰূপ আৰু 31টা ব্ৰঞ্জসহ মুঠ 74টা পদক লাভ কৰিছে ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ যোধপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইটামান উন্নয়নমূলক প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব এনে প্ৰকল্পৰ ভিতৰত স্থলপথ ৰেলপথ আকাশীপথ স্বাস্থ্য সেৱা আৰু উচ্চ শিক্ষা খণ্ডৰ প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পক সামৰি লোৱা হৈছে প্ৰধানমন্ত্ৰীয়ে কাইলৈ আধাৰশিলা স্থাপন আৰু আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া এনে প্ৰকল্পৰ উল্লেখযোগ্য কেইটামান হল যোধপুৰত স্থাপন কৰিবলগীয়া সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ 350খন বিচনাযুক্ত এখন অত্যাধুনিক চিকিৎসালয় প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান পি এম এ বি এইচ আই এমৰ অধীনত ৰাজ্যখনৰ ভিন ভিন স্থানত স্থাপন কৰিবলগীয়া 7টা সংকটকালীন পৰিচৰ্যা কেন্দ্ৰ আৰু 480 কোটি টকা ব্যয়ৰ সাপেক্ষে যোধপুৰ বিমান বন্দৰত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক টাৰ্মিনেল ভৱন এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত নতুনকৈ আৰম্ভ কৰিবলগীয়া 3খন ৰেলগাড়ীৰ সেৱাও আনুষ্ঠানিকভাৱে মুকলি কৰিব এই ৰেলগাড়ী কেইখনৰ ভিতৰত এখন ঐতিহ্য শ্ৰেণীৰ ৰেলগাড়ীও থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি মধ্যপ্ৰদেশৰ জবলপুৰত 12,600 কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামানৰ আধাৰশিলা স্থাপন কৰিব এনে প্ৰকল্পসমূহৰ ভিতৰত ৰেলপথ স্থলপথ গেছ পাইপলাইন বাসগৃহ আৰু খোৱাপানীৰ সৈতে জড়িত ভালেমান প্ৰকল্প আছে ৰাজ্যখনৰ ইন্দোৰত ৰূপায়ণ কৰিবলগীয়া লঘু গৃহ প্ৰকল্পই প্ৰধানমন্ত্ৰীৰ সকলোৰে বাবে বাসগৃহৰ লক্ষ্য পূৰণৰ দিশত শক্তিশালী বৰঙণি আগবঢ়াব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত প্ৰায় 128 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিয়ে 1,000তকৈও অধিক সংখ্যক উপভোক্তা পৰিয়ালক উপকৃত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিখনে পদপথৰ ব্যৱসায়ীসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাই নহয় ইয়াৰ ফলত তেওঁলোকলৈ মৰ্যাদা সহকাৰে জীয়াই থাকিব পৰাৰ সুবিধাও আগবঢ়াব পৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ চমুকৈ এ টি টি এফৰ আটাইকেইটা ফৈদক বেআইনী কাম কাজ প্ৰতিৰোধী আইনৰ অধীনত বেআইনী সংগঠন বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সংগঠনকেইটাক 5 বছৰৰ বাবে নিষিদ্ধ কৰিছে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কালি জাৰি কৰা এখন অধিসূচনাত এই বুলি কোৱা হৈছে যে চৰকাৰে এন এল এফ টি আৰু এ টি টি এফৰ কাম কাজক ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ক্ষতিকাৰক আৰু সংগঠন দুটাক বেআইনী বুলি গণ্য কৰে সংগঠনকেইটাই চৰকাৰৰ অৱমাননা কৰি কুটাঘাতমূলক আৰু হিংসাম্মক কাম কাজত জড়িত হৈ আহিছে আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সন্ত্ৰাস আৰু হিংসাৰ সৃষ্টি কৰি আহিছে মন্ত্ৰালয়ে লগতে কৈছে যে যদিহে এই সংগঠনকেইটাৰ বিৰুদ্ধে ততালিকে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেওঁলোকে নিজৰ ৰাষ্ট্ৰদ্ৰোহী বিচ্ছিন্নতাবাদী আৰু হিংসাম্মক কাৰ্যকলাপ বৃদ্ধিৰ বাবে সদস্যসকলক উত্তেজিত কৰি তুলিব পাৰে ছিকিমত হোৱা ডাঙৰ বিস্ফোৰণৰ ফলত গ্লেচিয়েল হ্ৰদ লোনাক হ্ৰদ আৰু তিষ্টা নৈৰ অৱবাহিকাকে ধৰি জলাশয়সমূহত আকস্মিকভাৱে জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনৰ ভালেমান ঠাই আজি নিচেই পুৱাতে বানৰ কবলত পৰিছে ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই কথা প্ৰকাশ কৰিছে আকস্মিকভাৱে হোৱা এই বানৰ ফলত পাটনা জিলাৰ সেনাবাহিনীৰ 23গৰাকী জোৱান সন্ধানহীন হৈ পৰা বুলি বাতৰি প্ৰকাশ পাইছে জিলাখনৰ বাৰডাঙত কেইবাখনো যান বাহন বানত বুৰ যোৱাৰ লগতে অঞ্চলটোৰ পৰা এজন সেনা জোৱানো উদ্ধাৰ কৰা হৈছে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টাৱাং ইতিমধ্যে চিংটাঙত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰি চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিশ্চয়তা প্ৰদানৰ লগতে জনসাধাৰণক আশংকা পৰিহাৰ কৰি সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে তেওঁ লগতে ছিংটমত সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকতো অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মংগন, গেংটক, পাকিয়ং আৰু নামচি জিলাৰো ভালেমান ঠাই বানৰ কবলত পৰাৰ ফলত ব্যাপক পৰিমাণৰ ক্ষয় ক্ষতি হোৱা বুলি প্ৰকাশ পাইছে। এই জিলাকেইখনৰ কেইবাখনো দলং পানীৰ প্ৰবল সোঁতত ভাগি পৰাৰ লগতে বহুসংখ্যক বাসগৃহ বানে উটুৱাই নিছে। মংগন জিলাত এখন দলং ধবংসপ্ৰাপ্ত হোৱাৰ লগতে চুণ্টৰকে ধৰি ঠায়ে ঠায়ে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। এই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি মংগন, গেংটক, পাকিয়ং আৰু নামচি জিলাত অহা 8 অক্টোবৰ পৰ্যন্ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ বাবে প্ৰশাসনে নিৰ্দেশ দিছে। ইপিনে নামচি জিলাত এল ডি কাজি দলং আৰু ইন্দ্ৰাণী দলং পানীৰ সোঁতে উটুৱাই নিয়াৰ লগতে বৃহত্তৰ এলেকাটোৰ প্ৰায় 500গৰাকী লোকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। অঞ্চলটোৰ প্ৰণামী মন্দিৰত এটা স্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। শেহতীয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত শিলিগুৰি হৈ পশ্চিমবংগৰ সৈতে ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কমেও 4টা স্থানত ব্যাহত হৈ পৰিছে। এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 73 কেজি শাখাত অসমৰ লাভলীনা বৰগোহাঁয়ে ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ খন্তেক সময়ৰ পূৰ্বে অনুষ্ঠিত চূড়ান্ত খেলখনত লাভলীনাই চীনৰ লি কিয়ানৰ হাতত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে কালি অনুষ্ঠিত ছেমি ফাইনেলত থাইলেণ্ডৰ বেইছেন মানিকনক 5-0 ফলাফলত পৰাজিত কৰিছিল। আজিৰ খেলখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পাছতো পৰাজয় বৰণ কৰি খেলুৱৈগৰাকী ৰূপৰ পদকতে সন্তুষ্ট হবলগীয়া হয়। চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান গেমছৰ আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ জ্যোতি সুৰেখা বেন্নম আৰু অজেশ দেৱতলেৰ যুটীয়ে সোণৰ পদক অৰ্জন কৰিছে। তেওঁলোকে এই শাখাৰ কম্পাউণ্ড মিক্সড টীম চূড়ান্ত প্ৰতিযোগিতাত কোৰিয়া গণতন্ত্ৰ প্ৰতিদ্বন্দ্বীক 159-158 ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ আজি 10ম দিনৰ খেলত ভাৰতৰ ৰামবাবু আৰু মঞ্জু ৰাণীয়ে 35 কিলোমিটাৰ মিক্সড ৰিলিৰ ৰেচ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশৰ হৈ পদক দখলৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। উল্লেখযোগ্য যে বৰ্তমানলৈ মুঠ 71টা পদকেৰে পদকৰ তালিকাত ভাৰতে 4থ স্থান অধিকাৰ কৰি আছে। সম্প্ৰতি প্ৰথম 3টা স্থানত থকা দেশকেইখন হ'ল চীন, জাপান আৰু কোৰিয়া। আনহাতে বেডমিণ্টনৰ একক শাখাত পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয় কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। সিন্ধুৱে ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমাক পৰাস্ত কৰাৰ বিপৰীতে প্ৰণয় কাজাখাস্তানৰ ডিমিট্ৰী পানাৰিনক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি ভাৰতৰ পায়ল চৌধুৰীয়ে এথলেটিকছৰ মহিলাৰ 5000 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ জেভলিন থ্ৰত অনুৰাণী সোণৰ পদক জয় কৰে। তেজস্বিন শংকৰে পুৰুষৰ ডেকাথলন আৰু মহম্মদ আফজালে পুৰুষৰ 800 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে। আনহাতে মহিলাৰ 400 মিটাৰ বাধা দৌৰত বিদ্যা ৰামৰাজে দেশৰ হকে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে অৰ্জুন সিং আৰু সুনীল সিং চালামে পুৰুষৰ 1000 মিটাৰ ডিঙা চালনাৰ ডাবলছত ব্ৰঞ্জৰ পদক হস্তগত কৰে। উল্লেখযোগ্য যে বক্সিঙত লাভলীনা বৰগোহাঁয়ে কালি ফাইনেলত স্থান নিশ্চিত কৰাৰ লগে লগে খেলুৱৈগৰাকীয়ে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বিষয়ে আমাৰ আগৰ বাতৰিতে প্ৰকাশ পাইছে। ভাৰতে এইবাৰৰ এছিয়ান গেমছত বৰ্তমানলৈকে 16টা সোণ, 26টা ৰূপ আৰু 31টা ব্ৰঞ্জসহ মুঠ 71টা পদক লাভ কৰিছে। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ 4থ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ভাৰতীয় খেলুৱৈৰ অসাধাৰণ প্ৰদৰ্শনক লৈ সন্তোষ প্ৰকাশ কৰিছে। আজি সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এছিয়ান গেমছত ভাৰত পূৰ্বতকৈ উজ্জ্বল হৈ উঠিছে। তেওঁ কয় যে এয়া দেশৰ খেলুৱৈসকলৰ অতুলনীয় নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই সম্ভৱ হৈ উঠিছে। ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে। শ্ৰীঠাকুৰে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে বিভিন্ন ক্ৰীড়া শাখাৰ প্ৰতিভাৱান খেলুৱৈয়ে এই ঐতিহাসিক কৃতিত্ব সম্ভৱ কৰি তুলিছে। অহা দেওবাৰে অনুষ্ঠানখন এছিয়ান গেমছৰ সামৰণি পৰিব। 2018 চনত জাকাৰ্টা এছিয়ান গেমছত ভাৰতে 70টা পদক লাভ কৰিছিল। এইবাৰ হাংঝুত ভাৰতে এতিয়ালৈকে 73টা পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানৰ যোধপুৰ আৰু মধ্যপ্ৰদেশৰ জবলপুৰত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামানো আধাৰশিলা স্থাপন কৰিব। চিত্ৰগড়ত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ ভালেমান ঠাই আজি নিচেই পুৱাতে বানৰ কবলত পৰিছে। কেইগৰাকী সেনাজন সন্ত্ৰাসী হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ প্ৰস্তুতিৰ দেৱী শাখাত অসমৰ লাভলীনা বৰগোহাঁয়ে ৰূপৰ পদক অৰ্জন কৰিছে। আৰু এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে 16টা সোণ, 27টা ৰূপ আৰু 31টা ব্ৰঞ্জসহ মুঠ 74টা পদক লাভ কৰিছে। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থান আছে। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। Thank you.